হয় কৰিমা বেগমৰ নাম্বাৰ হয়নে এইটো? মই সাৰ্থক হেল্পলাইন এপাৰ্ট কৃষি বিভাগৰ পৰা আপোনাক ফোন কৰিছিলোঁ। আপুনি যোৱা জানুৱাৰী মাহৰ 18 তাৰিখে কৃষাৰ্থকৰ ফালৰ পৰা আপোনাৰ ফোনত টেলিগ্ৰাম বুলি এপ এটা ডাউনলোড কৰিছিলে আৰু তাতে কিছু অধ্যায় পঢ়ি এখন এপাৰ্টৰ পৰা চাৰ্টিফিকেটো পাইছিলে আপোনাৰ ফোনত। আৰু ফৰ্ম এখন আপুনি ফিল আপ কৰিছিলে ফাৰ্মাৰ হেল্থ ছাৰ্ভে বুলি, সেই ফৰ্মখনত আপুনি কিছু তথ্য আধৰুৱা কৰি দিলে, গতিকে সেই আধৰুৱা তথ্যখিনি ল'বলৈ আৰু কেইটামান আপোনাৰ উপযোগী চৰকাৰী আঁচনিৰ বিষয়ে জনাই দিবলৈ, লগতে আঁচনিকেইটা গ্ৰহণ কৰাৰ যদি কিবা অসুবিধা পাই আছে আমাৰ ফালৰ পৰা আপোনাক সহায় কৰি দিবলৈ ফোন কলটো কৰা হৈছিলে। আপোনাৰ ঘৰ নগাঁও জিলা পাখিমৰীয়া ব্লক। আপোনাৰ বয়স 30? আপোনাৰ ঘৰৰ পৰিয়াল কেইজন?
4 জন।
আপোনাৰ হাজবেণ্ডৰ নাম আৰু বয়সটো জনাওক।
হাজবেণ্ডৰ ফকৰুদ্দিন আৰু 35 বছৰ।
আচ্ছা, ফকৰুদ্দিন 35। আপোনালোকে খেতি বাতি কৰে? খেতি বাতি ধানৰে কৰে নে আৰু কিবা বেলেগ চব্জি পাতিও কৰে?
নহয়, লেমু কৰোঁ।
আচ্ছা, মানে চব্জি পাতিও কৰে আৰু আপোনালোকে? হয়, ঠিক আছে বাৰু। মই আপোনাৰ এতিয়া কেইটামান বেংকিং প্ৰডাক্ট আৰু কেইটামান চৰকাৰী আঁচনিৰ বিষয়ে সুধিম। আপোনালোকে এনে মাহৰ যিটো ইনকাম সেইটো কিমানমান হয়? আনুমানিক 3-4 হাজাৰমান হয়নে?
মাহৰ কি কিমান?
3-4 হাজাৰমান হয়নে
ইনকাম?
হয় হয়, মাহিলী। আচ্ছা, আৰু এইটো খৰচ পাতি কৰি 500 মানটো হাতত ৰৈও যায় মাহৰ শেষত?
থাকে, কিন্তু কেতিয়াবা 500 থাকে 200 থাকে, এনেকে থাকে।
হয় হয়, ঠিক আছে বাৰু। মই আপোনাক এতিয়া কেইটামান বেংকিং প্ৰডাক্টৰ বিষয়ে সুধিম আৰু লগতে চৰকাৰী আঁচনিৰ বিষয়ে সুধিম। আপুনি জানিলে জানো বুলি ক'ব, আৰু যদি জানিব বিচাৰি আছে বা গ্ৰহণ কৰিব বিচাৰি আছে পৰা নাই তেনেহ'লে আমাক জনাই দিব, মই আপোনাক সুবিধাখিনি কৰাই দিব পাৰিম। আপোনালোকে বেংক একাউণ্ট আছেনে আপোনালোকৰ?
আছে।
আৰু এইটো জিৰ' বেলেঞ্চৰ একাউণ্ট খুলিছে নে নৰ্মেল যিটো ছেভিং একাউণ্ট সেইটো খুলিছে, মানে পইচা দি খুলিছে নে জিৰ' বেলেঞ্চৰ খুলিছে?
জিৰ' বেলেঞ্চত।
আচ্ছা, ঠিক আছে। আয়ুষ্মান কাৰ্ডখন বনাইছে নে আপোনালোকে?
বনাইছোঁ।
বনাইছে ন? ঠিক আছে, মই আপোনাৰ ৰেকাৰিং আৰু পি পি এ বুলি দুটা একাউণ্ট আছে, এই দুটাৰ বিষয়ে অকণমান জনাই দিছোঁ। আপোনাৰ এতিয়া যিটো বেংকত একাউণ্ট আছে সেই একাউণ্টত আপুনি পইচা পাতি জমা কৰে, জমা কৰিলেও তাৰ পৰাতো কোনো ধৰণৰ সুত নাপায় ন, আৰু পালেও বছৰৰ মূৰত কেতিয়াবা 1-2% কিবা এটা পায়। কিন্তু আপুনি সেই বেংকতে হওক বা পোষ্ট অফিচতে হওক, আপুনি যদি ৰেকাৰিং বুলি একাউণ্ট এটা খোলে তাতে যদি মাহত আপুনি মিনিমাম 100 টকাকৈও জমা কৰে তাত এটা সুত লাভ কৰিব পাৰে প্ৰতি 3 মাহৰ মূৰে মূৰে আৰু প্ৰতি বছৰে বছৰে। আৰু ৰেকাৰিংটো মিনিমাম আপুনি 2-3 বছৰৰ পৰা মেক্সিমাম 10 বছৰৰ কাৰণে কৰিব পাৰে আপোনাৰ সুবিধা অনুযায়ী। আৰু ৰেকাৰিংটো আপুনি বেংক বা পোষ্ট অফিচত দুয়োটাতে কৰিব পাৰে। আৰু এটা আছে পি পি এফ বুলি কয়, পি পি এফটো হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড। পি পি এফত মিনিমাম 500ৰ পৰা মেক্সিমাম 1.5 লাখলৈকে জমা কৰিব পাৰে আৰু সেই পইচাটো আপুনি প্ৰতি মাহে মাহেও জমা কৰিব পাৰে, বা আপোনাৰ হাতত যদি কেতিয়াবা অকণমান পইচা বেছিকৈ আহি যায় সেই পইচাখিনি আপুনি পি পি এফত জমা কৰিব পাৰে 15 বছৰৰ কাৰণে। ইয়াত আপোনাৰ সুত এটা দিয়ে, সুতটো প্ৰতি মাহে মাহে দিয়ে আৰু সুতৰ যিটো হাৰ সেইটো 7.1 চলি আছে বৰ্তমান, মানে যথেষ্টখিনি ভালেই চলি আছে। আপোনালোকে কৰিব বিচাৰে যদি কৰি ল'ব পাৰিব পি পি এফত। আৰু পি পি এফটো আপোনালোকৰ মাহে মাহে যে কৰিব লাগিব জমা এইটো কোনো ধৰা বন্ধা নিয়ম নাই, আপোনাৰ হাতত যেতিয়াই পইচা আহে তেতিয়াই আপুনি পি পি এফত জমা কৰিব পাৰে 15 বছৰৰ কাৰণে। আৰু ইয়াৰ সুতটো আপুনি যেতিয়াই পইচাটো জমা কৰে তাৰ নেক্সট মাহৰ পৰা আপুনি সুত এটা লাভ কৰিব পাৰে। গতিকে এই দুইটা আঁচনি আপুনি যদি গ্ৰহণ কৰিব বিচাৰে তেনেহ'লে আমাৰ ফালৰ পৰা আপোনাক অহা কেইদিনমানৰ ভিতৰতে ফোন কল এটা কৰা হ'ব আৰু সেই ফোন কলত আপোনাক ডেট এটা জনাই দিয়া হ'ব আৰু সেই ডেটটোত আপুনি আপোনাৰ যিহেতু শংকৰ আজান বুলি যিটো এফ পি চি সেইটোৰ লগত জড়িত, সেই এফ পি চিটোত আপুনি যদি উপস্থিত থাকিলে আপোনাৰ নিজৰ যিখিনি ডকুমেণ্টছ সেই ডকুমেণ্টছখিনি লৈ আপোনাৰ হাজবেণ্ডৰ সৈতে উপস্থিত থাকিব। থাকিলে আপোনালোকে যিকেইটা আঁচনি গ্ৰহণ কৰা নাই বা কৰিব বিচাৰি আছে পৰা নাই সেই আঁচনিসমূহ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব তাতে বহি একেলগে। আৰু আপুনি জীৱনজ্যোতি বীমা বা সুৰক্ষা বীমা এনেকুৱা ধৰণৰ কিবা ইঞ্চুৰেঞ্চ আঁচনি গ্ৰহণ কৰিছে নেকি?
নাই কৰা।
আচ্ছা, যদি কৰা নাই কৰি ল'ব পাৰে। জীৱন জ্যোতিটো আপোনালোকে ডেথ ইঞ্চুৰেঞ্চ হয়, এইটো 18 পৰা 50 বছৰ বয়সৰ সকলো ব্যক্তিয়ে কৰিব পাৰে। আৰু এইটো যাৰ নামতে কৰে তেখেতৰ যদি কেতিয়াবা মৃত্যু হৈ যায় তেখেতৰ পৰিয়ালে 2 লাখ টকা এটা সাহাৰ্য পায়। আৰু যিটো সুৰক্ষা বীমা, সুৰক্ষাটো এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ হয়, এইটো 18 পৰা 70 বছৰ বয়সৰ সকলো মানুহে কৰিব পাৰে। আৰু এইটো যাৰ নামতে কৰে তেখেতৰ যদি কেতিয়াবা এক্সিডেণ্ট হয়, হাত ভৰি ভঙা এনেকুৱা নহয় কিবা হয়, চিকিৎসাৰ কাৰণে 1 লাখ টকা এটা সাহাৰ্য দিয়ে। আৰু যদি 2টা অংগ কিবা নষ্ট হৈ যায় তেনেহ'লে 2 লাখ টকা এটা সাহাৰ্য দিয়ে। গতিকে এই 2টা আঁচনি আপোনালোকে গ্ৰহণ কৰি থব পাৰিব। আৰু আপোনালোকৰ বেংক একাউণ্টটো কোন বেংকত আছিলে? গ্ৰামীণ বিকাশ। ঠিক আছে বাৰু। আৰু অটল পেঞ্চন বুলি পেঞ্চন আঁচনি এটা আছে, বা ফচল বীমা বুলি এটা খেতি সম্পৰ্কে ইঞ্চুৰেঞ্চ আঁচনি আছে, এইসমূহৰ যদি আপোনালোকে গ্ৰহণ কৰা নাই বা কৰিব বিচাৰি আছে তেনেহ'লে আপোনাৰ এই মই যিটো ডেট জনাই দিম সেই ডেটটোত আপোনালোকে একেলগে ছাৰ কেইজনৰ লগত কথাখিনি আলোচনা কৰি যদি আপোনালোকে আঁচনিটো গ্ৰহণ কৰিবৰ যোগ্য হয় তেনেহ'লে আঁচনিটো একেলগে গ্ৰহণো কৰি ল'ব পাৰিব তাতে। হয়, আপোনাৰ হাজবেণ্ডে পি এম কিষাণৰ পইচাটো পায়নে, মানে খেতিৰ যিটো পইচা সেই পইচাটো পায়নে? ঠিক আছে বাৰু। আপুনি অৰুণোদয় পায়
নাই?
আচ্ছা, যদি নাপায় তেনেহ'লে এইটোৰ কাৰণে আপুনি তাতে এপ্লাই কৰি ল'ব পাৰিব। আপোনাৰ নিজৰ ডকুমেণ্টছখিনি লৈ যাব, লৈ গৈ তাতে এইটোৰ কাৰণে এপ্লাই কৰি ল'ব পাৰিব। আপোনাক ডেট আৰু জগাটো জনাই দিয়া হ'ব, এড্ৰেছটো অহা কেইদিনমানৰ ভিতৰতে ফোন কৰি শংকৰ ৰাজান বুলি যিটো এফ পি চি আছে তাতে যাব লাগিব। কিন্তু যদি এইটো এড্ৰেছটো নাজানে আমাৰ ফালৰ পৰা জনাই দিয়া হ'ব, আপুনি তাতে গ'লেই হ'ল।
এইটো কাৰণে
এতিয়া জনাই দিয়া নহ'ব, মানে ছাৰ কেইজনে এইটো কনফাৰ্ম কৰি পেলাইহে আপোনাক জনাব পাৰিব। সেইকাৰণে মই কৈছো আপোনাক অহা কেইদিনমানৰ ভিতৰত ফোন কল এটা কৰি আপোনাক এড্ৰেছটো জনাই দিয়া হ'ব। আপুনি এই নাম্বাৰটো ছেভ কৰি ৰাখিব, ছেভ কৰি ৰাখিলে আপোনাৰ ফোন কলটো কৰা হ'ব। হয়, ঠিক আছে বাৰু দিয়ক, ধন্যবাদ।